Ea, Akakbani. Baturi hote moa hongita horma. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায়পিথোৰা সাংস্কৃতিক চৌহদত পবিত্ৰ পিপাৰ হোৱা অৱশেষৰ আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে। পৰম্পৰাগত প্ৰজ্ঞাক আধুনিক বিজ্ঞানৰ সৈতে একত্ৰিত কৰাটো সুস্থ জীৱন যাপনৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেল পৰিদৰ্শন কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো আৰু তেওঁৰ পত্নীক কৰায়ত্ব কৰি দেশৰ বাহিৰলৈ প্ৰেৰণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। আৰু ভাৰতৰ 19 বছৰ অনূৰ্ধ ক্ৰিকেট দলে চলিত 3খনীয়া শৃংখলাৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 301 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায়পিথোৰা সাংস্কৃতিক চৌহদত লাইট এণ্ড দ্য লোটাছ শীৰ্ষক পবিত্ৰ পিপাৰ হোৱা অৱশেষৰ আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে 125 বছৰৰ দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত দেশৰ ঐতিহ্য আৰু ইয়াৰ পবিত্ৰ গৰিমাও ঘূৰি আহিছে। তেওঁ কয় যে আজিৰে পৰা দেশৰ জনসাধাৰণে গৌতম বুদ্ধৰ এই পবিত্ৰ অৱশেষ দৰ্শন কৰিব পাৰিব আৰু তেওঁৰ দিব্য আশীষ লাভ কৰিব পাৰিব। শ্ৰীমোদীয়ে কয় যে ভগৱান বুদ্ধৰ এই অৱশেষ লৈ যোৱা লোকসকলে আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াক নিলাম কৰাৰ চেষ্টা কৰিছিল, কিন্তু ভাৰতৰ বাবে এই অৱশেষ ভগৱান আৰু সমাজৰ এটা অভিন্ন অংগ, সেইবাবে চৰকাৰে এই অৱশেষৰ নিলাম কাৰ্য বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলিও তেওঁ কয়। ভাৰত ভগৱান বুদ্ধৰ এই পবিত্ৰ অৱশেষৰ ৰক্ষকেই নহয়, বৰঞ্চ এই পৰম্পৰাৰ জীৱন্ত বাহক বুলিও প্ৰধানমন্ত্ৰীয়ে সজোৰে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বাবে এই পবিত্ৰ অৱশেষ কেৱল ভগৱান বুদ্ধৰ কলাকৃতিয়ে নহয় বৰং দেশৰ সন্মানীয় ঐতিহ্য আৰু দেশৰ সভ্যতাৰ গুৰুত্বপূৰ্ণ অংশ। তেওঁ কয় যে ভগৱান বুদ্ধই দেখুৱাই যোৱা জ্ঞান আৰু আদৰ্শৰ পথে কেৱল মানৱতাৰ দিশটোকে বিশেষভাৱে প্ৰতিফলিত কৰিছিল। বৌদ্ধ ধৰ্মৰ প্ৰাৰম্ভিক অৱস্থাৰ অধ্যয়নত 1898 চনত সন্ধান পোৱা পিপাৰ হোৱা অৱশেষৰ গুৰুত্বপূৰ্ণ স্থান আছে। এয়া ভগৱান বুদ্ধৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত প্ৰাচীন আৰু ঐতিহাসিক দিশৰ পৰা গুৰুত্বপূৰ্ণ অৱশেষসমূহৰ অন্যতম। প্ৰত্নতাত্বিক প্ৰমাণৰ পৰা পিপাৰ হোৱা থলী আৰু প্ৰাচীন কপিলাবস্তুৰ যোগসূত্ৰৰ কথা পোহৰলৈ আহে। ভগৱান বুদ্ধই দিব্য জ্ঞান লাভ কৰাৰ পূৰ্বে কপিলাবস্তুত প্ৰাৰম্ভিক জীৱন অতিবাহিত কৰিছিল। এই প্ৰদৰ্শনীয়ে প্ৰথমবাৰৰ বাবে 1 শতিকাৰো অধিক কালৰ পাছত পিপাৰ হোৱা অৱশেষক স্বদেশলৈ ঘূৰাই অনা হৈছে। পিপাৰ হোৱা অৱশেষৰ কিছু অংশ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় আৰু কলকাতাৰ ভাৰতীয় সংগ্ৰহালয়ত সংৰক্ষিত কৰা হৈছে। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কয় যে এই ঐতিহাসিক প্ৰদৰ্শনীয়ে 127 বছৰৰ পাছত ভগৱান বুদ্ধৰ পিপাৰ হোৱা প্ৰত্ন অৱশেষৰ স্বদেশ প্ৰত্যাৱৰ্তনক সূচায়। তেওঁ কয় যে এয়া সমগ্ৰ দেশৰ বাবে প্ৰেৰণা আৰু গৌৰৱৰ বিষয়। সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ ঐতিহ্যৰ সংৰক্ষণৰ সৈতে উন্নয়নৰ দৃষ্টিভংগী অনুযায়ী কাম কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। নতুন দিল্লীত আয়োজন কৰা এই প্ৰদৰ্শনীৰ ভগৱান বুদ্ধৰ শিকনিসমূহৰ সৈতে ভাৰতৰ গভীৰ তথা নিৰন্তৰ সভ্যতাজনিত সম্পৰ্কক প্ৰতিফলিত কৰে আৰু দেশৰ চহকী আধ্যাত্মিক তথা সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিবদ্ধতাক সূচায়। পৰম্পৰাগত প্ৰজ্ঞাক আধুনিক বিজ্ঞানৰ সৈতে একত্ৰিত কৰাটো সুস্থ জীৱন যাপনৰ বাবে অতি গুৰুত্বপূৰ্ণ। চেন্নাইত আজি ৰাষ্ট্ৰীয় সিদ্ধ দিৱসৰ অনুষ্ঠানত ভাষণ দি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে সিদ্ধ হৈছে জীৱন্ত পৰম্পৰা, এয়া অতীতৰ স্মৃতি নহয়। উপৰাষ্ট্ৰপতিগৰাকীয়ে ঋষি আগাথিয়াৰক শ্ৰদ্ধা জনায় আৰু বৰ্তমানৰ স্বাস্থ্য ব্যৱস্থাত সিদ্ধ চিকিৎসা ব্যৱস্থাৰ চিৰস্থায়ী প্ৰাসংগিকতা সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ কয় যে আয়ুষৰ অধীনত সিদ্ধ আয়ুৰ্বেদ আদি ব্যৱস্থাই লক্ষাধিক নাগৰিকৰ মংগলৰ বাবে কাম কৰি আহিছে। অনুষ্ঠানত উপস্থিত থাকি আয়ুষৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱে কয় যে সিদ্ধ চিকিৎসা প্ৰাচীন চিকিৎসা পদ্ধতি। তেওঁ লগতে কয় যে ভাৰতীয় চিকিৎসা পদ্ধতি বৈজ্ঞানিক আৰু আধ্যাত্মিক ধাৰাৰ ওপৰত প্ৰতিষ্ঠিত আৰু এই চিকিৎসা পদ্ধতিয়ে সাম্প্ৰতিক সময়ত দেখা দিয়া নতুন নতুন ৰোগৰ প্ৰতিকাৰ কৰিব পাৰে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেল পৰিদৰ্শন কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবৈষ্ণৱে কয় যে এই ৰেলখন দূৰণিবতীয়া যাত্ৰা আৰু নৈশ যাত্ৰাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। চলিত মাহৰ দ্বিতীয়াৰ্ধত গুৱাহাটী আৰু কলকাতাৰ মাজত শীতোতাপ নিয়ন্ত্ৰিত এই বিশেষ ৰেলসেৱা মুকলি কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে এই ৰেলসেৱাৰ দ্বাৰা দেশৰ দূৰণিবতীয়া ৰেল যাত্ৰা উন্নীতকৰণ হ'ব। বন্দে ভাৰত শ্লিপাৰ ৰেলসেৱাত দ্ৰুত ভ্ৰমণ, অধিক আৰামদায়ক আৰু আধুনিক নিৰাপত্তা ব্যৱস্থা থাকিব বুলিও কেন্দ্ৰীয় ৰেল মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীবৈষ্ণৱে লগতে কয় যে যাত্ৰীসকলৰ বাবে অত্যাধুনিক সুবিধা, আৰামদায়ক শয়ন ব্যৱস্থা, স্বয়ংক্ৰিয় দুৱাৰ আৰু আধুনিক শৌচাগাৰৰ ব্যৱস্থাও এই ৰেলখনত উপলভ্য হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নিৰ্বাচন আয়োগে সকলো নাগৰিককে ই চি আই নেট এপ ডাউনলোড কৰি এপত থকা ছাবমিট এ ছাজেশ্যন ব্যৱহাৰ কৰি তেওঁলোকক পৰামৰ্শসমূহ দাখিল কৰিবলৈ আহ্বান জনাইছে। নাগৰিকসকলে চলিত মাহৰ 10 তাৰিখলৈকে নিজৰ পৰামৰ্শসমূহ দাখিল কৰিব পাৰিব। ই চি আই নেট এপ হৈছে নাগৰিকসকলৰ একক আৰু ঐক্যবদ্ধ এটা এপ য'ত 40টা পৃথক নিৰ্বাচন সম্পৰ্কীয় এপ্লিকেচন আছে। ইয়াৰ ভিতৰত ভোটাৰ হেল্পলাইন এপ, চি ভিজিল, সক্ষম, পুলিং ট্ৰেণ্ডছ আৰু নো ইয়ৰ কেণ্ডিডেট এপ আদি। ই চি আই নেট এপ হৈছে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ বিশেষ পদক্ষেপ। উল্লেখযোগ্য যে বিহাৰ বিধানসভা নিৰ্বাচন 2025 আৰু উপ নিৰ্বাচনৰ সময়ত এই এপটো সফলভাৱে পৰীক্ষণ সম্পূৰ্ণ হয়। তেওঁ কয় যে চলিত মাহৰ ভিতৰতে ই চি আই নেট মঞ্চ আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো আৰু তেওঁৰ পন্নীক কৰায়ত্ব কৰি দেশৰ বাহিৰলৈ প্ৰেৰণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। আজি পুৱতি নিশা আমেৰিকাই ভেনিজুৱেলা আৰু ইয়াৰ নেতৃবৰ্গৰ ওপৰত বৃহৎ আক্ৰমণ সংঘটিত কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীট্ৰাম্পে কয় যে আমেৰিকাৰ আইন বলবৎকাৰী বাহিনীৰ সহযোগত এই অভিযান চলোৱা হৈছিল। ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত আজি পুৱতি নিশা কেইবাটাও বৃহৎ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা যায়। কলম্বিয়াৰ বাগোটাত থকা আমেৰিকাৰ দূতাবাসে আমেৰিকাৰ নাগৰিকসকলক ভেনিজুৱেলা আৰু ইয়াৰ সীমান্ত অঞ্চল ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ জাৰি কৰিছে। ভেনিজুৱেলাই ডনাল্ড ট্ৰাম্প নেতৃত্বাধীন আমেৰিকাৰ চৰকাৰক কঠোৰ ভাষাৰে নিন্দা কৰি এই কাৰ্যক অত্যন্ত গুৰুতৰ সামৰিক আগ্ৰাসন বুলি ব্যাখ্যা কৰিছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভেনিজুৱেলাই ইতিমধ্যে ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘোষণা কৰিছে। ভেনিজুৱেলাৰ উপ ৰাষ্ট্ৰপতি ডেলফি ৰুড্ৰিগজে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত দেশখনক আমেৰিকাই কৰা আক্ৰমণ সন্দৰ্ভত আলোচনাৰ বাবে জৰুৰী বৈঠক অনুষ্ঠিত কৰিবলৈ আহান জনাইছে। ইপিনে ৰাছিয়া আৰু ইৰাণকে ধৰি সমগ্ৰ বিশ্বৰ কেইবাখনো দেশে ভেনিজুৱেলাৰ ওপৰত আমেৰিকাৰ আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। কিউবাৰ ৰাষ্ট্ৰপতি মিগুৱেল ডিয়াজ কেনেলেও এই আক্ৰমণক গৰিহণা দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ পৰা এই ক্ষেত্ৰত জৰুৰী সঁহাৰি আহ্বান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বাৰাণসীত 72 সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে উদ্বোধন কৰিব। এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অংশগ্ৰহণ কৰা 58টা দলৰ 1000তকৈও অধিক খেলুৱৈয়ে ভাগ ল'ব। প্ৰতিযোগিতাখন অহা 11 জানুৱাৰীত সামৰণি পৰিব। এই প্ৰতিযোগিতাত খেলুৱৈ সুলভ মনোভাৱ, সুস্থ প্ৰতিযোগিতা আৰু ভলীবলত ভাৰতীয়ৰ যোগ্যতাৰ উচ্চ মান দেখিবলৈ পোৱা যাব বুলি আশা কৰা হৈছে। প্ৰতিযোগিতাখনৰ জৰিয়তে মহানগৰখনত খেলুৱৈসকলৰ বিকাশ আৰু খেলৰ আন্তঃগাঁথনি শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি মহানগৰখনত পৰৱৰ্তী সময়ত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ এটা মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰতো এই প্ৰতিযোগিতাই বিশেষ ভূমিকা আগবঢ়াব বুলি আশা কৰা হৈছে। ভাৰতৰ 19 বছৰ অনূৰ্ধ ক্ৰিকেট দলে বেননিৰ উইলমৰ পাৰ্কত অনুষ্ঠিত চলিত 3খনীয়া শৃংখলাৰ প্ৰথমখন এদিনীয়াত দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 301 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 50 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 300 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ হৰবংশ পাংগালিয়াই সৰ্বাধিক 93 ৰাণ কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই এই বাতৰি যুগুতোৱাৰ পৰলৈকে 10 অভাৰ 3টা বলত 3টা উইকেট হেৰুৱাই 88 ৰাণ সংগ্ৰহ কৰি খেলি আছিল। অহা 15 জানুৱাৰীৰ পৰা হ'বলগীয়া ICC 19 বছৰ অনূৰ্ধ বিশ্বকাপৰ পূৰ্বে এই শৃংখলা 2টা দলৰ বাবে উপযুক্ত প্ৰস্তুতিমূলক খেল হিচাপে বিবেচিত হ'ব। বৈভৱ সূৰ্যবংশীয়ে ভাৰতীয় দলটোক নেতৃত্ব দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক চৌহদত পবিত্ৰ পিপাৰহোৱা অৱশেষৰ আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে। পৰম্পৰাগত প্ৰজ্ঞাক আধুনিক বিজ্ঞানৰ সৈতে একত্ৰিত কৰাটো সুস্থ জীৱন যাপনৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেল পৰিদৰ্শন কৰে। আৰু ভাৰতৰ 19 বছৰ অনূৰ্ধ ক্ৰিকেট দলে চলিত 3খনীয়া শৃংখলাৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 301 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।